এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নৱনিৰ্মিত দলং উদ্বোধনকে ধৰি কেইবাটাও প্ৰকল্প মুকলিৰ উদ্দেশ্যে অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা গুৱাহাটীৰ পানীখাইটিত বিশ্বমানৰ দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ মালহৰ পৰিৱেশ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি পৰাক্ৰম দিৱস পালন আৰু ৰায়পুৰত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ নৱনিৰ্মিত দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ সম্ভাৱনা আছে এই উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়ে কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে এই একেটা ভ্ৰমণতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্টৰ শুভাৰম্ভণি আৰু 100খন ইলেক্ট্ৰনিক বাছ মুকলি কৰাৰ লগতে মৰাণত এডভান্স লেণ্ডিং ফেচিলিটি অৰ্থাৎ ভাৰতীয় বায়ুসেনাৰ বিমান ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ ব্যৱস্থা মুকলি অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ কথা অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ আৰু ভূটানৰ গেলেফুৰ মাজত ৰেল লাইনৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে ইপিনে অহা 30 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ কথা এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত দ্বিতীয় অসম বিধানসভা ভৱনৰ আধাৰশিলাও স্থাপন কৰিব গুৱাহাটীৰ পানীখাইটিস্থিত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান চৌহদত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এটা বিশ্বমানৰ দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত অসমৰ নদী অৱবাহিকা সুসংহতকৰণ ব্যৱস্থাপনা কাৰ্যসূচীৰ অধীনত এই প্ৰশিক্ষণ প্ৰকল্প সংযোজন কৰা হ'ব আধাৰশিলা স্থাপন অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক অতুল বৰাৰ লগতে পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ডঃ তপন দাস আৰু আৰক্ষী মহাপৰিদৰ্শক অৰবিন্দ কলিতায়ো উপস্থিত থাকে অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই অসমক দুৰ্যোগ স্থিতিস্থাপক ৰাজ্যৰূপে গঢ়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সামৰ্থ্য বৃদ্ধিত ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিয়া বুলি প্ৰকাশ কৰে তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মানৰ দুৰ্যোগ সঁহাৰি ব্যৱস্থা বিকশিত কৰি অসমক দুৰ্যোগ শংকামুক্ত ৰাজ্যৰূপে গঢ়ি তোলাত চৰকাৰে গুৰুত্ব দিছে ইয়াৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাৰ্গদৰ্শনত সক্ৰিয়তাৰে কাম কৰি আছে বুলিও তেওঁ কয়
পানীখাইটিত যি CTI চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ট্ৰেইনিং ইয়াত আমি ইয়াৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা এটি নতুন প্ৰকল্প আমি আৰম্ভ কৰিছোঁ প্ৰায় 23 কোটি টকাৰ ইয়াত যথেষ্ট প্ৰশিক্ষাৰ্থী থাকিব পাৰিব আৰু প্ৰশিক্ষকো থাকিব পাৰিব আৰু ইয়াত অন্যান্য সা সুবিধাযুক্ত প্ৰশিক্ষণৰ সা সুবিধাবিলাক আমি যথেষ্ট কৰি তুলিব পাৰোঁ ইয়াৰ লগতে আমি চেষ্টা কৰিছোঁ যে আমি গাঁৱৰ পৰ্যায়লৈকে ইয়াৰ 6 ছাইট ট্ৰেইনিং ল'বলৈ ইচ্ছা কৰিছে প্ৰতিখন জিলাত 360 জনকৈ আমি এতিয়া ট্ৰেইনিং দিয়া আৰম্ভ কৰিছোঁ আৰু চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট ইয়াৰ এটা কেম্পাছ নৰ্থ ইষ্ট কেম্পাছ এটা অসমত স্থাপন কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক আমি সৈমান কৰিব পাৰিছোঁ আৰু তেখেতসকল সন্মত হৈছে
বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ততো সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে মৃন্ময় মূৰ্তিক প্ৰাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পুৱাৰে পৰাই শিক্ষাৰ্থীসকলে বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতীক পূজা কৰাৰ বাবে প্ৰস্তুতি চলাইছে ডিব্ৰুগড় জিলাত প্ৰায়বোৰ অনুষ্ঠান প্ৰতিষ্ঠানতে আজি পুৱাৰে পৰা সৰস্বতী পূজা অনুষ্ঠিত হৈছে কাছাৰ জিলাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আদিত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে ধুবুৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান আদিতো বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানতো মৃন্ময় মূৰ্তিক প্ৰাণবন্ত কৰি বাগদেৱীক আৰাধনা কৰা হৈছে গোৱালপাৰা জিলাতো সৰস্বতী পূজাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত পুৱাৰে পৰা প্ৰস্তুতি চলাই থকা হৈছে একেদৰে বিশ্বনাথ জিলাতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে মাজুলীৰ বিভিন্ন স্থানত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে অসম চৰকাৰে অহা কেইসপ্তাহমানৰ ভিতৰতে ৰাজ্যত 10,000 শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ এখন দক্ষতা বিশ্ববিদ্যালয় মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে রাজ্য সরকারে বিকাশৰ ক্ষেত্ৰত বহুমুখী পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডাভোছত এই কথা ঘোষণা কৰিছে।
So I will list certain initiatives. With ASEAN Development Bank, we are setting up a skill university and that will be inaugurated in next 15 days of time. And we have also partnership from Government of Singapore. So ADB, Government of Singapore, Government of Assam, together we have developed a skill university where, from where every year 10,000 students will get skilling according to the industrial requirement.
সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰাৰ কথা। ইয়াৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে কুচকাৱাজৰ অনুশীলন আৰম্ভ হৈছে। কালি জিলাখনৰ 7খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে আৰক্ষী জোৱানে কুচকাৱাজৰ অনুশীলনত ভাগ লয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে অনুশীলন প্ৰত্যক্ষ কৰাৰ লগতে যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সেইদিনা জিলা প্ৰশাসনিক বিষয়া আৰু সংবাদ মাধ্যমৰ লোকৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আছাৰিকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীৰ কৰ্তব্যপথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত প্ৰদৰ্শন কৰা হ'ব। ময়ূৰ পংখী ৰূপত এই শিল্প আটক ধুনীয়াকৈ প্ৰদৰ্শন কৰা হ'ব। ইয়াকে লৈ জিলাখনৰ পোৰামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজিৰে পৰা শ্ৰীবিজয়পুৰমৰ নেতাজী ষ্টেডিয়ামত তিনিদিনীয়াকৈ জন্মবাৰ্ষিকী উদযাপনৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকীত নেতাগৰাকীক ৰাজ্যবাসীৰ হৈ স্মৰণ কৰিছে। ধুবুৰী জিলাৰ বিভিন্ন স্থানত দল সংগঠনে আজি পৰাক্ৰম দিৱস উদযাপনৰ আয়োজন কৰিছে। জিলাখনৰ পাঁচমূৰত থকা নেতাজীৰ প্ৰতিমূৰ্তিস্থলীৰ লগতে গৌৰীপুৰ, চাপতগ্ৰাম, চাপৰ আদি স্থানতো বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিলাসীপাৰাত নেতাজী সেৱা সদনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পৰাক্ৰম দিৱসৰ আয়োজন কৰা হৈছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা 9-দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত অনুষ্ঠিত এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱৰ বিষয়ে আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদৰে এইদৰে জনাইছে।
বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকক আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি আজিৰে পৰা 31 জানুৱাৰী 9-দিনীয়া কাৰ্যসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত মানাহ মহোৎসৱ আৰম্ভ হৈছে। এই মানাহ মহোৎসৱৰ পতাকা উত্তোলন কৰিব মানাহ মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে। মানাহ মহোৎসৱ পৰিচালনা সমিতিৰ সম্পাদক প্ৰাঞ্জল ডেকাই স্মৃতিৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত এটি সেউজ সমদল উলিওৱা হ'ব। পুৱা 9:40 বিদেশীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেহাচাদ বসুমতাৰে মানাহ মহোৎসৱৰ শুভাৰম্ভ কৰিব। মানাহ মহোৎসৱৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ প্ৰদৰ্শন হ'ব বুলি উদ্যোক্তাসকলে জানিব দিয়ে।
জাগিৰোডৰ জোনবিলৰ পাৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক গোভা দেৱৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হয়। পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। তেওঁলোকে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী আদান প্ৰদান কৰিছে। বিনিময় প্ৰথাৰ মূল হাত মুকলি কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হ'ব। সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰিব গোভা ৰজা দীপ সিং দেৱৰজাই। ৰঙিয়াৰ মৃত্যুঞ্জয় শিৱ মন্দিৰৰ 25 বছৰ পূৰ্তি উপলক্ষে আজিৰে পৰা 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণত শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰা হৈছে। বৃহত্তৰ ৰঙিয়াৰ সনাতন ধৰ্মী লোকসকলৰ উপাসনাৰ অন্যতম কেন্দ্ৰস্থল এই শিৱ মন্দিৰ প্ৰাংগণত আজি পুৱাৰ ভাগত সামূহিক চাফাই অভিযান, বেদধনী আৰু জপ পৰ্ব অনুষ্ঠিত হয়। দিনৰ ভাগত নৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। মন্দিৰৰ ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই মৃত্যুঞ্জয় নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰিব। আজি অনুষ্ঠানত নিমন্ত্রিত অতিথিরূপে প্রজাপিতা ব্রহ্মকুমারী ঈশ্বরীয় বিশ্ববিদ্যালয়ৰ মুখ্য সঞ্চালিকা জোনালী বেহেন উপস্থিত থকাৰ কথা। সন্ধিয়ালৈ নাগাৰা নামৰ আয়োজন কৰা হৈছে বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে। 700 সংখ্যক গণৰাজ্য দিবসৰ প্ৰাক মুহূৰ্তত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ডঃ সূৰ্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মীনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰত শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7:00 আৰম্ভ হ'ব। ভাৰত নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত সম্প্ৰতি 1-0 আগবাঢ়ি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
এছ আৰ বিসংগতিৰ শুনানি, ডাভোছত মুখ্যমন্ত্ৰীয়ে লাভ কৰা প্ৰায় 1,00,000 কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি, 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, জোনবীৰ মেলা, সৰস্বতী পূজা আদিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতৰ প্ৰথম পৃষ্ঠাত স্থান পোৱা দেখা গৈছে। অসমীয়া প্ৰতিদিন কাকতে 30,00,000 লোকৰ নাম কৰ্তনৰ বাবে সন্দেহজনক আবেদন দাখিল শিৰোনামেৰে ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ শুনানিৰ সময়ত হাহাকাৰ সৃষ্টি হোৱাৰ এই একেটা বাতৰিক দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি আদি কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে প্ৰধানমন্ত্ৰীৰ আসন্ন অসম ভ্ৰমণৰ বাতৰিক ফেব্ৰুৱাৰীত দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰি দৈনিক জনমভূমি আৰু অসমীয়া খবৰ কাকতেও প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডাভোছত শীঘ্ৰেই ৰাজ্যত 1,00,000 কোটি টকাৰ বিনিয়োগ হ'ব বুলি কৰা মন্তব্যৰে এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ সংকাকতে কালি অনুষ্ঠিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ শুনানিৰ বাতৰি, অমৃত প্ৰভাৰ জামিনৰ ৰায় 30 ফেব্ৰুৱাৰীত, শ্যামকানু সন্দীপনৰ আবেদন প্ৰত্যাহাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰি দ্য চেণ্টিনেল কাকতেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে কাজিৰঙাৰ এলিভেটেড কৰিডৰত 34টা কঠোৰ চৰ্ত বান্ধিহে অনুমোদন দিয়া বুলি এটা বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে মুখ্যমন্ত্ৰীয়ে ডাভোছত ব্যৱসায় জগতৰ 200 গৰাকী কাণ্ডাৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলীয়া আৱৰি থাকিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হোৱাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। শিৱসাগৰ জিলাৰ ধনেখোৱা গাঁৱৰ নিবাসী তথা খনা খকুৰা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শিশিৰ কুমাৰ ভট্টাচাৰ্যৰ কালি নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ। অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা শিক্ষাবিদগৰাকীয়ে দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা লৈছিল। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নৱনিৰ্মিত দলং উদ্বোধনকে ধৰি কেইবাটাও প্ৰকল্প মুকলিৰ উদ্দেশ্যে অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা, গুৱাহাটীৰ পানীখাইটিত বিশ্বমানৰ দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ মালহৰ পৰিৱেশ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি পৰাক্ৰম দিৱস পালন, আৰু ৰায়পুৰত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।